আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি কেনে পাইছে বাৰু? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত আদি জনাই আমালৈ চিঠি লিখিবচোন। যদিহে আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহ'লে আজিয়ে লিখিবচোন। আৰু যদিহে আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহ'লে আপোনাক ধন্যবাদ জনাইছো। আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰই আচলতে আমাৰ উৎসাহ উদ্দীপনাৰ উৎস। আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো। যোৱা অনুষ্ঠানত আমি এই মুঠিয়ে লিখা শুভবাৰ্তাৰ 4 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়ালো। গতিকে আজি আমি 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আলোচনা আৰম্ভ কৰিব খুজিছো। আপোনাৰ বাইবেলখন আপুনি মেলি লৈছেনে বাৰু? কিন্তু বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আহকচোন প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কাৰণ তোমাৰ বাক্য অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ, তোমাক ওচৰৰ পৰা লগ পাবলৈ এই সুন্দৰ সময়, এই সুন্দৰ সুযোগ তুমি আমাক দান কৰিছা। প্ৰভু, এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। তেওঁলোকক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। কোনো যদি দুখত আছে তুমি তোমাৰ আনন্দ দিয়া, কোনো যদি বেমাৰত আছে তুমি সুস্থতা প্ৰদান কৰা, তোমাৰ শান্তিজনক উপস্থিতি প্ৰতিজনক উপলব্ধি কৰিবলৈ দিয়া। তেওঁলোকৰ জীৱনৰ সকলো দিশতে তুমি আশীৰ্বাদ কৰা, তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা। এতিয়া তোমাৰ বাক্য আমি আলোচনা কৰিবলৈ আগবাঢ়িছো, আমাক সহায় কৰা যাতে আমি তোমাৰ বাক্য বুজি পাব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি তুমি যি দান সকলোৰে বাবে আগবঢ়াইছা, সেই দানৰ তাৎপৰ্য বুজি পাবলৈ আমাৰ চকু মুকলি কৰা, কিয়নো এই প্ৰাৰ্থনা ক্ৰুচত আমাৰ হকে প্ৰাণ দি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, এতিয়া আমি পাম প্ৰভু যীশুৱে পৰ্বতত দিয়া সেই বিখ্যাত উপদেশ। যদিও আমি এই উপদেশৰ প্ৰত্যেকটো খণ্ড বেলেগ বেলেগকৈ চাম, তথাপি গোটেই উপদেশখিনিৰ বিষয়ে আমি প্ৰথমতে অলপ চাব খুজিছো। প্ৰভু যীশুৱে চাৰিটা প্ৰধান উপদেশ দিছিল আৰু মঠিয়ে তাৰে তিনিটা উল্লেখ কৰিছে। প্ৰথমটো হৈছে পৰ্বতত দিয়া উপদেশ, 5-7 নম্বৰ অধ্যায়। তাৰপিছত ৰহস্যময় দৃষ্টান্তবোৰৰ যোগেদি দিয়া উপদেশ, 13 নম্বৰ অধ্যায়। আৰু তৃতীয়তে জৈতুন পৰ্বতত দিয়া উপদেশ, 24-25 নম্বৰ অধ্যায়। পৰ্বতত দিয়া উপদেশখিনি হৈছে ৰজাৰ ঘোষণা পত্ৰ। নিগূঢ়তত্ব দৃষ্টান্তবোৰৰ উপদেশে দেখুৱাই খ্ৰীষ্টক প্ৰত্যাখ্যান কৰাৰ পাছত স্বৰ্গৰাজ্যই যি দিশে গতি কৰিব সেই কথা। জৈতুন পৰ্বতত দিয়া উপদেশ হৈছে ভৱিষ্যতলৈ লক্ষ্য কৰা ভাৱবাণী। এটা চতুৰ্থ উপদেশ আছে আৰু সেইটো জোহনে লিখা শুভবাৰ্তাত লিপিবদ্ধ কৰা হৈছে। তাত খ্ৰীষ্টৰ মৃত্যু, পুনৰুত্থান, স্বৰ্গাৰোহণ আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ হকে কৰি থকা নিবেদনৰ সন্দৰ্ভত নতুন সত্য আৰু সম্বন্ধৰ কথা সামৰি লোৱা হৈছে। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী এই 5-টো উপদেশৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। পৰ্বতত দিয়া উপদেশ মঠি 5-7 নম্বৰ অধ্যায়ত আছে আৰু ইয়াৰ থূলমূল ৰূপ আন শুভবাৰ্তাবোৰতো আছে। আমাৰ প্ৰভুৱে মাত্ৰ এবাৰ এই কথাখিনি কৈছিল এইবুলি আমাৰ মনে নধৰে। তেওঁ কোৱা কথাবোৰৰ বহুখিনি তেওঁ নিশ্চয় বাৰে বাৰে কৈছিল আৰু এই পৰ্বতত দিয়া উপদেশ বুলি জনাজাত উপদেশখিনি তেওঁ নিশ্চয় কেইবাবাৰো দিছিল। লোকে লিখা শুভবাৰ্তাত ইয়াৰ এটা অংশহে উল্লেখ কৰা হৈছে আৰু এই কথা কোৱা হৈছে যে আমাৰ প্ৰভু পৰ্বতৰ পৰা নামি আহি এখন সমতলত থিয় দিছিল, অৰ্থাৎ সেইটো এটা বেলেগ সময়ত দিয়া উপদেশ আছিল। মঠিত থকা কথাখিনি পৰ্বতত দিয়া উপদেশৰ এটা সাৰাংশহে মাত্ৰ হ'ব যেন আমাৰ লাগে। আমি ভাবোঁ ইয়াত যিখিনি আছে তাতকৈ বহু অধিক কথা আমাৰ প্ৰভুৱে কৈছিল, কিন্তু এইখিনি দিয়া হৈছে আজি আমাৰ শিকনি আৰু বুজনিৰ বাবে। এই অংশটিৰ মুখনি হিচাপে আমি দুটা কথা ক'ব বিচাৰিছোঁ। এটা কথা এইয়ে যে চৰম সোঁপন্থী আৰু চৰম বাওঁপন্থী কেৱল ৰাজনীতিতেই সীমাবদ্ধ নহয়, কিন্তু শাস্ত্ৰ ব্যাখ্যা কৰা তাত্ত্বিকসকলৰ মাজতো এনে চৰমপন্থী থাকে। পৰ্বতত দিয়া উপদেশৰ বিষয়ে মানুহে যেনেদৰে বুজি পায় তাৰ পৰাই এই কথাটো প্ৰকাশ পায়। উদাৰপন্থী তাত্ত্বিকসকল চৰম বাওঁপন্থীবিলাকৰ নিচিনা। তেওঁলোকে পৰ্বতত দিয়া উপদেশকেই শুভবাৰ্তা বুলি জ্ঞান কৰে। তেওঁলোকে এনেকুৱা দেখুৱায় যে এইখিনিয়েই শাস্ত্ৰৰ একমাত্ৰ দৰকাৰী অংশ। এবাৰ এজন উদাৰপন্থী লোকে এইবুলি মন্তব্য কৰিছিল যে তেওঁৰ বাবে বাইবেলৰ একমাত্ৰ প্ৰয়োজনীয় অংশটি হৈছে পৰ্বতত দিয়া উপদেশখিনি। তেওঁ আনকি এইবুলিও কৈছিল যে তেওঁক কেৱল মঠি 7 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত থকা সোণালী নীতিটোৱেই লাগে। সেইটোনো কি? এতেকে সকলো বিষয়তে লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা, কিয়নো এইয়ে বিধান আৰু ভাৱবাদীসকলৰ বাক্যৰ সাৰ। বাইবেলৰ কেৱল এই কথাখিনিয়েই লাগে বুলি কোৱাটো শুনাত ভাল লাগিব পাৰে, কিন্তু এইটো ধাৰ্মিক ভণ্ডামী। আপুনি যীশুৱে পৰ্বতত দিয়া উপদেশখিনিয়েই আপোনাৰ ধৰ্ম বুলি অনুভৱ কৰে নে নাই সেইটো আচল কথা নহয়, কিন্তু আপুনি এনেদৰে জীৱন কটাইছেনে সেইটোহে দৰকাৰী কথা। খ্ৰীষ্টীয় বাৰ্তাটো কেৱল যীশুৱে পৰ্বতত দিয়া উপদেশতে সীমাবদ্ধ কৰিব খোজা লোকক আমি উদাৰপন্থীসকলৰ মাজত দলে দলে পাওঁ। কিন্তু এই কথাটো মন কৰক যে খ্ৰীষ্টীয় শুভবাৰ্তাৰ কথাখিনি কিন্তু পৰ্বতত দিয়া উপদেশত পোৱা নাযায়। কথাটো আকৌ কৈছো, খ্ৰীষ্টীয় শুভবাৰ্তাৰ কথাখিনি যীশুৱে পৰ্বতত দিয়া এই উপদেশত কিন্তু পোৱা নাযায়। উদাহৰণস্বৰূপে খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানৰ কথা ইয়াত একেবাৰে উল্লেখ নাই। অথচ পাচনি পৌলে কৰিন্থিয় বিশ্বাসকাৰীসকললৈ এইবুলি লিখিছিল, 1 কৰিন্থিয় 15 নম্বৰ অধ্যায়ৰ 1-3-4 পঢ়ি দিম, শুনিবচোন। হে ভাইবিলাক, যি শুভবাৰ্তা মই তোমালোকৰ আগত প্ৰচাৰ কৰিলো তাকে তোমালোকক জনাইছো। তাক তোমালোকে গ্ৰাহ্য কৰিলা আৰু তাতে থিৰেও আছা। কিয়নো মই যি শিক্ষা পালো তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলো যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁক মৈদাম দিয়া হ'ল আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হ'ল। প্ৰথম কৰিন্থিয়া 15:1-4 অৰ্থাৎ সেই শুভবাৰ্তা পৰ্বতত দিয়া উপদেশ নহয়, বৰং খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰি পুনৰুত্থিত হোৱা কথাটোহে শুভবাৰ্তা। প্ৰিয় শ্ৰোতা, শুভবাৰ্তাটো পৰ্বতত দিয়া উপদেশত নাই, সেইবাবে বহুতো লোকে এইটোকেই তেওঁলোকৰ ধৰ্ম বুলি কবলৈ ভাল পায়। এই শিক্ষাই আচলতে মণ্ডলীত যিমান দুতলীয়া মানুহৰ সৃষ্টি কৰিছে আন একোৱেই কৰা নাই। মই পৰ্বতত দিয়া উপদেশ অনুসাৰে জীৱন কটাইছো বুলি কোৱাটো আচলতে একেবাৰে অসত্য কথা, কাৰণ আপুনি পৰ্বতত দিয়া উপদেশটো ভালদৰে পঢ়িছালেই বুজি পাব যে আপুনি সেই মানদণ্ড বজাই ৰাখি জীৱন ধাৰণ কৰিব পৰা নাই। প্ৰিয় শ্ৰোতা, পৰ্বতত দিয়া উপদেশ যদি ঈশ্বৰৰ মানদণ্ড আৰু হয়ো, আৰু এই মানদণ্ড বজাই আপুনি চলিব পৰা নাই, তেন্তে আপুনি কি কৰিব? আপোনাৰ বাৰু এনে এজন পবিত্ৰতা আছেনে যিজনে আপোনাৰ প্ৰতি কৰুণা আগবঢ়াব পাৰে? আপুনি বাৰু সেইজনাক জানেনে যিজনাই অনুগ্ৰহৰ হাত মেলি আপোনাক উদ্ধাৰ কৰিব পাৰে? যদিহে আপুনি তেওঁত বিশ্বাস স্থাপন কৰে, খ্ৰীষ্টীয় বাৰ্তাটোক পৰ্বতত দিয়া উপদেশলৈ পৰিৱৰ্তিত কৰা কামটো এনে এটা সৰলীকৰণ প্ৰক্ৰিয়া যিটো কৰিবলৈ শাস্ত্ৰই কেতিয়াও অনুমতি দিয়া নাই। তেনে কৰাটো চৰম বাওঁপন্থী ধাৰণা, চৰম সোঁপন্থী ধাৰণা এটাও আছে। এই দলৰ লোকে পৰ্বতত দিয়া উপদেশক এনেধৰণে ব্যৱহাৰ কৰে যেন সেইটো কিবা খুচৰা ৰোগহে। তেওঁলোকে এই উপদেশলৈ মনেই নকৰে। তেওঁলোকে এনে এটা ধাৰণা দিয়ে যেন ইয়াত কিবা নৈতিক ভুলহে আছে। এনে দলক আমি অতিপাত অনুগ্ৰহবাদী বুলি ক'ব পাৰোঁ। অৱশ্যে আমিও অনুগ্ৰহবাদত বিশ্বাস কৰোঁ। তেওঁলোকে কয় যে আমি পৰ্বতত দিয়া উপদেশ কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰোঁ। তেনে এজন লোকে আনকি এই বুলিও কৈছিল যে প্ৰভুৱে শিকোৱা প্ৰাৰ্থনাৰো আজি একো অৰ্থ নাই। কিন্তু প্ৰিয় শ্ৰোতা, প্ৰভুৱে শিকোৱা প্ৰাৰ্থনা আজি আমাৰ বাবে নিশ্চয় অৰ্থপূৰ্ণ। এই প্ৰাৰ্থনাটো আমাৰ বাবে, যদিও এইটো আমালৈ দিয়া হোৱা নাছিল, কিন্তু চৰম সোঁপন্থীসকলে এইটোৰ একেবাৰে প্ৰয়োজন নাই বুলিও কৈ দিব বিচাৰে। এই কথাটো সঁচা যে পৰ্বতত দিয়া উপদেশত শুভবাৰ্তা নাই, আৰু নতুন জন্ম গ্ৰহণ নকৰা লোক এজনক জীৱন আচৰণৰ মানদণ্ড হিচাপে এইটো দিয়াটো আৰু এই মানদণ্ড বজাই ৰাখি জীৱন কটালেহে তেওঁ খ্ৰীষ্টিয়ান বুলি কোৱাটো বৰ দুখ লগা কথা। পৰ্বতত দিয়া উপদেশ হৈছে বিধানক বহু বেছি গুণ বঢ়াই দিয়াৰ নিচিনা মানদণ্ড। মানুহে পুৰণি নিয়মৰ দিনত বিধান পালন কৰিব নোৱাৰিলে, গতিকে তাতকৈও অধিক উচ্চ পৰ্যায়ৰ পৰ্বতত দিয়া উপদেশনো তেওঁ নিজৰ শক্তিৰে কেনেদৰে পালন কৰিব পাৰিব? ঠিক একেদৰে এই কথাও সত্য যে খ্ৰীষ্টীয় জীৱন পালনৰ উপায়টো পৰ্বতত দিয়া উপদেশত নাই। ইয়াত নীতিটো দিয়া হৈছে, কিন্তু গতিৰ উৎসটো দিয়া হোৱা নাই। আমাত নিবাস কৰা পবিত্ৰ আত্মাৰ শক্তিৰে জীৱন নিৰ্বাহ কৰা কথাটো পৰ্বতত দিয়া উপদেশত কোৱা হোৱা নাই। পাচনি পৌলে এইবুলি কৈছে, ৰোমিয়া 8:3-4 পঢ়ি দিম, শুনিবচোন। কাৰণ মাংসৰ দৰে নহয় আত্মাৰ দৰে চলা যি আমি, আমাত যেন বিধানৰ বিধি সিদ্ধ কৰা হয়, এই নিমিত্তে বিধানে মাংসৰ কাৰণে দুৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, ঈশ্বৰে নিজৰ পুত্ৰক পাপময় মাংসৰ সাদৃশ্যেৰে পঠাই পাপৰ অৰ্থে মাংসত পাপৰ দণ্ডাজ্ঞা দি তাক কৰিলে। এই শিক্ষাটো আপুনি কিন্তু পৰ্বতত দিয়া উপদেশত নাপায়। ইয়াত পবিত্ৰ আত্মাৰ পৰিচৰ্যাৰ একো কথা নাই, কিন্তু ইয়াত অতি উচ্চ নৈতিক আৰু আচাৰৰ মানদণ্ড আছে, যিটো খ্ৰীষ্টীয় জীৱন যাপনৰ বিপৰীত নহয়। আচলতে ই প্ৰকাশ কৰে খ্ৰীষ্টৰ মন, যি মন খ্ৰীষ্টীয় বিশ্বাসীসকলৰো হোৱা উচিত। ইয়াত দিয়া মহৎ নীতিবোৰ অধ্যয়ন কৰাটো আৰু শিকাটো খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে অতি লাভজনক, কিন্তু সেইবোৰ নিজৰ শক্তিৰে কেতিয়াও আহৰণ কৰিব নোৱাৰে। শক্তি তেওঁ আন ঠাইত বিচাৰিব লাগিব। পৰ্বতত দিয়া উপদেশত আমি এটা অতি চমকপ্ৰদ ইলেক্ট্ৰিক বাল্ব পাওঁ, কিন্তু সেইটো জ্বলাব পৰা বিজুলী শক্তি উৎপাদন কৰা জেনেৰেটৰটো আপোনাৰ নাই, কিন্তু বাল্বটোতকৈ পোহৰটোহে দৰকাৰী কথা। প্ৰিয় শ্ৰোতা, পৰ্বতত দিয়া উপদেশৰ মূল উদ্দেশ্য হৈছে মানুহৰ আগত স্বৰ্গৰাজ্যৰ নীতি দাঙি ধৰা। মঠিয়া লিখা শুভবাৰ্তাত আমি সেই ৰজাজনৰ কথাই পাই আছো, যিজনে নিজক প্ৰকাশ কৰিবলৈ এই জগতলৈ আহিছিল। জোহন বাপ্তাইজক আছিল সেই ৰজাজনৰ বাটকটীয়া, আৰু সেই ৰজাই তেওঁৰ অনুগামী হ'বৰ বাবে শিষ্যসকলক আমন্ত্ৰণ জনাই আছিল। এতিয়া তেওঁৰ ৰাজ্যৰ নীতিবোৰ ঘোষণা কৰিছে। এয়া হৈছে ৰজাজনৰ ঘোষণা পত্ৰ, শান্তিৰাজৰ মঞ্চ, আৰু এইখিনি হৈছে আইন। সেই হেজাৰ বছৰীয়া শাসনৰ সময়ত ইয়েই জগতৰ আইন হ'ব, আৰু তেতিয়াহে ই সম্পূৰ্ণ সফল হ'ব। খ্ৰীষ্টই নিজে শাসন কৰিব আৰু ইয়াৰ প্ৰতিটো কথা তেওঁ বলবৎ কৰিব। পৰ্বতত দিয়া উপদেশ অৱশেষত প্ৰচলিত হ'ব যেতিয়া প্ৰকৃততে শাসন কৰাৰ অধিকাৰ থকা জনাই শাসন চলাব। তেওঁক প্ৰভু বুলি স্বীকাৰ কৰা কোনো লোকে এই উপদেশখিনি ঘিণ কৰিব বা প্ৰত্যাখ্যান কৰিব বুলি আমি ভাবিব নোৱাৰো। যীশুখ্ৰীষ্টক প্ৰভু বোলা খ্ৰীষ্টীয় বিশ্বাসীয়ে তেওঁ দিয়া আজ্ঞা পালন কৰিবলৈ বিচাৰিব, কিন্তু একমাত্ৰ পবিত্ৰ আত্মাৰ শক্তিতহে তেওঁলোকে সেই আজ্ঞা মানিব পাৰিব। এখন তোষামোদকাৰী আৰু বিদ্ৰোহী জগতৰ ওপৰত পৰ্বতত দিয়া উপদেশ জাপি দিব খোজাটো অৰ্থহীন। একমাত্ৰ ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাইহে মানুহক খ্ৰীষ্টলৈ বাধ্য কৰাব পাৰে আৰু মানুহক ঈশ্বৰৰ প্ৰতি বাধ্যতালৈ আনিবলৈকে এইটো দিয়া হৈছিল। মানুহৰ হৃদয়ত পাপৰ অনুভৱ কৰাবলৈকে পৰ্বতত দিয়া উপদেশৰ শিক্ষা আগবঢ়াব লাগে। এই পাঠে মানুহক এই কথা জনায় যে তেওঁলোকে পাপ কৰিছে। ই এই কথা প্ৰকাশ কৰে যে কোনো ধাৰ্মিক নহয়, সকলো ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। খ্ৰীষ্টীয় বিশ্বাসীজনে পৰ্বতত দিয়া উপদেশত দিয়া নীতিবোৰ লৈ সেইবোৰ শাস্ত্ৰৰ আন অংশৰ পোহৰত বিবেচনা কৰিহে চাব লাগে। এইদৰে খ্ৰীষ্টৰ মনৰ বহল দৃষ্টি আৰু উত্তম ধাৰণা পাব পৰা যায়। উদাহৰণস্বৰূপে, একমাত্ৰ ইয়াতেই আপুনি নৰবধ আৰু ব্যভিচাৰৰ বিষয়ে খ্ৰীষ্টই দিয়া ব্যাখ্যাটো পাব, সূত্ৰটো পাব। তুমি নৰবধ নকৰিবা আৰু তুমি ব্যভিচাৰ নকৰিবা, দহ আজ্ঞাৰ এই দুটা আজ্ঞা খ্ৰীষ্টই লৈ বহুগুণে উচ্চ মানদণ্ডৰ পৰ্যায়ত ৰাখিছে। তেওঁ কেৱল এই দুটাকেই উচ্চ পৰ্যায়লৈ নিছে নেকি? উত্তৰটো আমাৰ পৰিষ্কাৰ যেন লাগে। মুঠিৰ শুভবাৰ্তাত কেৱল এই দুটাহে উল্লেখ কৰা হৈছে, কিন্তু তেওঁ আন আজ্ঞাকেইটাকো নিশ্চয় তেনেদৰে উচ্চ পৰ্যায়লৈ নিছিল বুলি আমি ভাবো। যদি বিধানৰ বিষয়ে এনেদৰে কোৱা হৈছে, কিন্তু জন্মৰে যিহুদী যি আমিও বিধানৰ কৰ্মেৰে নহয় কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হবলৈ খ্ৰীষ্ট যীশুত বিশ্বাস কৰিলো, কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মৰ্ত্যক ধাৰ্মিক বুলি গণিত নহব। গালাতিয়া 2:16 তেনেহলে পৰ্বতত দিয়া উপদেশৰ দ্বাৰা মানুহ এজন ধাৰ্মিক বুলি গণিত হোৱাটো নিশ্চয় 10 গুণ বেছি টান হ'ব। তুমি নৰবধ নকৰিবা আৰু তুমি ব্যভিচাৰ নকৰিবা, এই আজ্ঞা দুটা আপোনাৰ জীৱনৰ ক্ষেত্ৰত পৰীক্ষা কৰি চাবলৈ চেষ্টা কৰি চাবচোন। প্ৰিয় শ্ৰোতা, আপুনি যদি পৰ্বতত দিয়া উপদেশক অলপ গভীৰভাৱে ল'বলৈ শিকে, তেনেহলে ই আপোনাক এজন পৰিত্ৰাতাৰ ওচৰলৈ নিশ্চয় লৈ আহিব, যিজনে আপোনাৰ বাবে ক্ৰুচত প্ৰাণ দিলে। পৰ্বতত দিয়া উপদেশে আমাৰ আগত মহৎ নীতি আৰু উচ্চ লক্ষ্য ৰাখে। আমি সেইবোৰ জনা উচিত, কিন্তু সেইখিনিয়ে আমি কিমান বিফল হৈছো সেই কথাটোহে প্ৰকাশ কৰে। যীশুৱে পৰ্বতত দিয়া উপদেশৰ যি বিৱৰণ মুঠিয়ে ইয়াত দিছে, সেয়া আংশিক বুলিহে আমি ভাবোঁ। এই উপদেশক আমি এনেদৰে ভগাইছো, ৰাজ্যৰ প্ৰজাসকলৰ নিজৰ লগত সম্বন্ধ, 5:1-16 দ্বিতীয়তে ৰাজ্যৰ প্ৰজাসকলৰ আইনৰ লগত সম্বন্ধ, 5:17-48 তৃতীয়তে ৰাজ্যৰ প্ৰজাসকলৰ ঈশ্বৰৰ লগত সম্বন্ধ, 6 অধ্যায় চতুৰ্থতে ৰাজ্যৰ প্ৰজাসকলৰ আনৰ লগত সম্বন্ধ, 7 অধ্যায় পৰ্বতত দিয়া উপদেশ আৰম্ভ হৈছে ধন্যসকলৰ কথাৰে। এই কথা মন কৰিবলগীয়া যে এইখিনি আমি হ'বলগীয়া কথা, আমি কৰিবলগীয়া কথা নহয়। আকৌ কৈছো, আমি হ'বলগীয়া কথা কিন্তু কৰিবলগীয়া কথা বুলি কোৱা নাই। স্বৰ্গৰাজ্যৰ প্ৰজাবোৰ কেনেকুৱা সেইটো তাত কোৱা হৈছে। প্ৰথম পদটোৱে এই কথা পৰিষ্কাৰ কৰি দিছে কিয় এই উপদেশক পৰ্বতত দিয়া উপদেশ বোলা হয়। প্ৰথমতে এই কথা মন কৰক যে প্ৰভু যীশুৱে পৰ্বতত দিয়া উপদেশ আচলতে মানুহবোৰৰ আগত দিয়া নাছিল, তেওঁ শিষ্যসকলকহে দিছিল, যিবোৰ আচলতে ইতিমধ্যেই তেওঁৰ নিজৰ লোক হৈছিল। পাঠ কৰি দিম 5 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। তেওঁ সেই লোকসমূহক দেখি পৰ্বতৰ ওপৰলৈ গ'ল, পাছে তেওঁ বহিলত তেওঁৰ শিষ্যবিলাক তেওঁৰ ওচৰলৈ আহিল, তাতে তেওঁ মাত লগাই তেওঁবিলাকক এই কথা কৈ উপদেশ দিবলৈ ধৰিলে। তেওঁ যদিও মানুহবোৰৰ আগত এই উপদেশ দিয়া নাছিল, তেওঁ শিষ্যবিলাকৰ আগত এই উপদেশ দিছিল কাৰণ তেওঁ মানুহবোৰক দেখিছিল আৰু তেওঁলোকৰ অভাৱ দেখা পাইছিল, গতিকে তেওঁ এই উপদেশ পৰোক্ষভাৱে তেওঁবিলাকক দিছিল। আজি মানুহ প্ৰথমতে খ্ৰীষ্টলৈ আহিব লাগিব, যদিও স্বৰ্গৰাজ্য এতিয়াও আহি পোৱা নাই। ইয়াৰ বৰ্তমান অৱস্থাটো হৈছে এনে এখন ঠাই য'ত বীজ সিঁচি থকা হৈছে আৰু সেই বীজ হৈছে ঈশ্বৰৰ বাক্য। জগতত আমাৰ কাম হৈছে বীজ সিঁচা আৰু এদিন খ্ৰীষ্টই এই জগতত তেওঁৰ ৰাজ্য স্থাপন কৰিব। 3 নম্বৰ পদ, আত্মাত দৰিদ্ৰবিলাক ধন্য কিয়নো স্বৰ্গৰাজ্য তেওঁবিলাকৰ। আত্মাত দৰিদ্ৰবিলাক ধন্য, তাৰমানে আপোনাক আত্মাত দৰিদ্ৰ হবলৈ কোৱা নাই, কিন্তু আত্মাত দৰিদ্ৰবিলাক ধন্য বুলিহে কোৱা হৈছে। এই পদকেইটাত প্ৰভুৱে ধন্য শব্দটো 9 বাৰ উল্লেখ কৰিছে। ই মচীৰ বিধানৰ অভিশাপৰ বিপৰীত কথা। যীহোচুৱাক কোৱা হৈছিল যেতিয়া ইছৰাইলৰ লোকবিলাকে জৰ্দন পাৰ হ'ব তেওঁলোকে গেৰিচিম পৰ্বতত থিয় হ'ব লাগিব মানুহবোৰক আশীৰ্বাদ দিবলৈ, আৰু অভিশাপবোৰ দিব লাগিব এবল পৰ্বতৰ পৰা। পৰ্বতত দিয়া উপদেশৰ আশীৰ্বাদবোৰ এবল পৰ্বতৰ অভিশাপৰ সম্পূৰ্ণ বিপৰীত আৰু গেৰিচিম পৰ্বতৰ আশীৰ্বাদতকৈ বহু বেছি ওপৰত, কাৰণ একমাত্ৰ খ্ৰীষ্টইহে এই আশীৰ্বাদবোৰ আনিব পাৰে। আজি একমাত্ৰ পৰিত্ৰাণ পোৱা পাপীয়েহে আত্মাৰ দৰিদ্ৰতা উপলব্ধি কৰিব পাৰে। আত্মাত দৰিদ্ৰবিলাক ধন্য, পৰ্বতত দিয়া উপদেশে মানুহক আজি আত্মাত দৰিদ্ৰ কৰাৰ পৰিৱৰ্তে গৰ্বহে কৰোৱায়। মানুহে গৰ্ব কৰি কয় পৰ্বতত দিয়া উপদেশে তেওঁলোকৰ ধৰ্ম, তেওঁলোকে নিজৰ লগতে আনকো আভুৱা ভাৰি থাকে এই উপদেশবোৰ পালন কৰা বুলি ভাবি থাকি, কিন্তু আচলতে এনে মানুহবিলাক দুতলীয়া, তেওঁলোকে দুতলীয়া জীৱন কটাই থাকে। এজন বৃদ্ধ ধনী মানুহে এইবুলি কৈছিল, মই আন দুতলীয়া মানুহবোৰৰ নিচিনাকৈ এই গীৰ্জালৈ গৈছিলো আৰু পৰ্বতত দিয়া উপদেশ পালন কৰাৰ কথা কৈছিলো আনৰ নিচিনাকৈয়ে। এদিন মই বুজি পালো যে মই হেৰাই থকা পাপী আৰু মই নৰকৰ পথত গৈ আছো। মই যীশুলৈ ঘূৰিলো আৰু তেওঁ মোক উদ্ধাৰ কৰিলে। প্ৰিয় শ্ৰোতা, একমাত্ৰ ঈশ্বৰৰ আত্মাইহে আপোনাৰ আত্মাৰ দৰিদ্ৰতা আপোনাক দেখুৱাই দিব পাৰে। প্ৰভু যীশুৱে পৰ্বতত দিয়া উপদেশত শিষ্যসকলক কেনেকৈ স্বৰ্গৰাজ্যৰ নাগৰিক হ'ব লাগে সেইটো কোৱা নাছিল, তেওঁলোক ইতিমধ্যেই স্বৰ্গৰাজ্যৰ নাগৰিক হৈছিল। আমি খ্ৰীষ্টীয় বিশ্বাসীসকল আজি আচলতে আত্মাত দৰিদ্ৰ, আত্মিকভাৱে দেউলীয়া, কিন্তু আমাৰ দিবলগীয়া কিবা এটা আছে যিটো সোণ ৰূপতকৈ মূল্যৱান। পাচনি পৌলে এই কথা এনেদৰে প্ৰকাশ কৰিছে, 2 কৰিন্থিয়া 6 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদটো পঢ়িম চাবচোন। সুখ কৰাৰ নিচিনা কিন্তু সদায় আনন্দিত, দৰিদ্ৰৰ নিচিনা কিন্তু অনেকক ধনবন্ত কৰোতা, একো নথকাৰ নিচিনা কিন্তু আমাৰ সকলো আছে। দৰিদ্ৰ কিন্তু অনেকক ধনী কৰা মানে খ্ৰীষ্টৰ লোকসকলে লাভ কৰা আত্মিক সম্পদৰ কথা বুজোৱা হৈছে। 4 নম্বৰ পদ, সুখ কৰাবিলাক ধন্য কিয়নো তেওঁবিলাকে সান্তনা পাব। একেই ভাৱ শাস্ত্ৰৰ আন ঠাইতো আমি পাওঁ। চফনীয়া 3 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদতো আত্মাত দৰিদ্ৰবিলাকৰ কথা কোৱা হৈছে। সুখ কৰাবিলাকে সান্তনা পোৱাৰ এটা উদাহৰণ হৈছে মিখা। 7 নম্বৰ অধ্যায় চাওক। এতিয়া 5 নম্বৰ পদ, নম্ৰবিলাক ধন্য কিয়নো তেওঁবিলাকে দেশখন অধিকাৰ কৰিব। আজি কিন্তু নম্ৰবিলাকে পৃথিৱীখন অধিকাৰ কৰা নাই, গতিকে পৰ্বতত দিয়া উপদেশ দেখাত আজি কাৰ্যকৰী হৈ থকা নাই, কিন্তু যেতিয়া খ্ৰীষ্টই শাসন কৰিব নম্ৰবিলাকে পৃথিৱীখন অধিকাৰ কৰিব। আপুনি নম্ৰ কেনেকৈ হ'ব পাৰে? আমাৰ প্ৰভু আছিল নম্ৰ আৰু মৃদু স্বভাৱী, তেওঁ সকলোৰে উত্তৰাধিকাৰী হ'ব। আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টৰ সৈতে সহাধিকাৰী। আমাক কোৱা হৈছে যে পবিত্ৰ আত্মাৰ ফলবোৰ হৈছে প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগল ভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন। গালাতিয়া 5 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদ, কেৱল ঈশ্বৰৰ আত্মাইহে আপোনাক ভগ্ন কৰি নম্ৰ কৰিব পাৰে। আপুনি নিজে নম্ৰ হ'ব পাৰিলে আপুনিও নিজক লৈ গৰ্বী হৈ পৰিব, নহ'বনে? আৰু লগে লগে আপোনাৰ নম্ৰতা নোহোৱা হ'ব। নম্ৰতা নিজৰ চেষ্টাৰে নহয়, কিন্তু পবিত্ৰ আত্মাৰ দ্বাৰাহে হয়। একমাত্ৰ পবিত্ৰ আত্মাইহে বাধ্য খ্ৰীষ্টিয়ানৰ হৃদয়ত নম্ৰতা উৎপন্ন কৰিব পাৰে। যি খ্ৰীষ্টীয় বিশ্বাসীয়ে পবিত্ৰ আত্মাৰ ফল উৎপন্ন কৰাৰ কৌশলটো শিকিছে, তেওঁহে এইদৰে পঢ়িব পাৰে, নম্ৰবিলাক ধন্য, তেওঁলোকে দেশখন অধিকাৰ কৰিব। নম্ৰতাৰ পুৰস্কাৰ কিন্তু ভৱিষ্যততহে আছে। পাচনি পৌলে কৰিন্থিয়া বিশ্বাসীসকলক প্ৰশ্ন কৰিছিল এইবুলি, নতুবা পবিত্ৰ লোকে যে জগতৰেই সুধবিচাৰ কৰিব, ইয়াক তোমালোকে নাজানা নেকি? আৰু তোমালোকৰ দ্বাৰাই যদি জগতৰ সুধবিচাৰ হয়, তেন্তে অতি সৰু কথাৰ সুধবিচাৰ কৰিবলৈ তোমালোকে অযোগ্যনে? প্ৰিয় শ্ৰোতা, নম্ৰতা পবিত্ৰ আত্মাইহে উৎপন্ন কৰিব পাৰে, আৰু এদিন এই নম্ৰ লোকসকলেই পৃথিৱীখন অধিকাৰ কৰিব। প্ৰিয় শ্ৰোতা, আপোনাৰ জীৱনত নম্ৰতা উৎপন্ন কৰিবলৈ পবিত্ৰ আত্মাক আপুনি বাৰু সুবিধা দি আছেনে? আপোনাৰ জীৱনত আনে বাৰু নম্ৰতা লক্ষ্য কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তোমাৰ পাপৰ তেওঁহে সোঁৱৰণ কৰিলে, যাতে সব জীৱ পাৰা। তেও আনন্দরে নিজর জীবন দিলে, ক্রুশল গল হাসি হাসি। যদি